এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই পুলক গগৈ আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ গুৱাহাটীত তিনিদিনীয়া ভাৰতবোধ সন্মিলন উদ্বোধন। চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰভূত উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ পলাশবাৰীত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৱনৰ আধাৰশিলা স্থাপন। উমৰাংচুৰ কয়লাখনিৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰত ৰাজ্য চৰকাৰৰ শপতনামা দাখিল। গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ মুকলি। আৰু লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বক্সিঙত স্বৰ্ণ পদক অৰ্জন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিদিনীয়া ভাৰতবোধ সন্মিলন মুকলি কৰে। ভাৰতৰ চহকী সভ্যতা সংস্কৃতিৰ গভীৰ অধ্যয়ন তথা বিশ্বৰ শৈক্ষিক ক্ষেত্ৰত ইয়াৰ অৱদানৰ বিষয়ে পৰ্যালোচনা কৰিবলৈ দেশৰ কেইবাটাও আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানে এই সন্মিলনৰ আয়োজন কৰিছে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে জ্ঞানৰ নিৰৱধি কেন্দ্ৰৰূপে ভাৰতৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি কয় যে দেশৰ প্ৰজ্ঞা সম্পৰ্কিত পৰম্পৰাই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ অজ্ঞতা আন্ধাৰত বুৰ গৈ থকাৰ সময়তে ভাৰতৰ ঋষি মুনিসকলে সৰ্বোচ্চ পৰ্যায়ৰ জ্ঞানৰ প্ৰসাৰ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। শ্ৰীআচাৰ্যই কয় যে ভাৰতবোধ সন্মিলনৰ বিভিন্ন সত্ৰসমূহত দেশৰ সভ্যতা, সংস্কৃতি, শিক্ষা, অৰ্থনীতি, বুৰঞ্জী, বিজ্ঞান আৰু আন বহুতো দিশ সন্দৰ্ভত হ'বলগীয়া পৰ্যালোচনাসমূহে আমাৰ দেশৰ বৌদ্ধিক আৰু সাংস্কৃতিক ঐতিহ্যক সামগ্ৰিকভাৱে প্ৰতিফলিত কৰিব। আজিৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে লগতে ঈশানবোধ ন্যাসৰ অধ্যক্ষ অধ্যাপক ৰাজনীশ কুমাৰ মিশ্ৰ, গীতাচাৰ্য শ্ৰী পুৰন্দৰ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্য চৰকাৰে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰভূত উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীৰ আকচিয়া মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। পি এম চি আঁচনিৰ অধীনত এই বিদ্যালয়খন ৰাষ্ট্ৰীয় আদৰ্শ উৎকৰ্ষতা বিদ্যালয়লৈ উন্নীত কৰা হ'ব। ইয়াৰ জৰিয়তে বিদ্যালয়খনৰ সামগ্ৰিক বিকাশ সাধন কৰি সকলো শৈক্ষিক প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাকৈ গঢ়ি তোলা হ'ব। তদুপৰি এই আদৰ্শ বিদ্যালয়খনে অঞ্চলটোৰ একাধিক বিদ্যালয়ক শৈক্ষিক উৎকৰ্ষৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিব বুলি আশা কৰা হৈছে।
ৰাজ্যত 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 7-10 কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰাৰ এক বিশাল কৰ্মযজ্ঞ আৰম্ভ হৈছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। আমাৰ পি এম চি পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ আৰম্ভ হ'ব। অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকক নৱজাগৰণৰ দিশে লৈ যোৱাৰ ই এক বিশাল পদক্ষেপ আছিল।
উল্লেখযোগ্য যে চৰকাৰে ৰাজ্যৰ প্ৰায় 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় নতুনকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে বহুকেইখন বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যও সম্পূৰ্ণ হৈ উঠিছে। ডঃ শৰ্মাই এই কাৰ্যসূচীতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৱাহাটীৰ ৰিং ৰোডৰ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত অনুমোদন পত্ৰ জাৰি কৰাৰ কথাও সদৰি কৰে।
গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ যিটো কণ্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু মই ভাবোঁ যে অহা দুমাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু দুবছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব। এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব। যেনেকে নাৰেঙ্গী কৰুৱাৰ দলং ইয়াৰ লগত সন্নিৱিষ্ট হৈ আছে, ইয়াৰ পিছত নগাঁও, মৰিগাঁও আৰু দৰঙৰো দলং হ'ব, আগলৈকে গৈ মাজুলী কমলাবাৰী দলং, অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতেই একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব। মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব।
যোৰহাট জিলাৰ মহবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা মুকলি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ভকত বৈষ্ণৱসকলক আধ্যাত্মিকতাৰ লগতে গুৰুজনাৰ বৌদ্ধিক আৰু সাংস্কৃতিক আন্দোলনক আগবঢ়াই নিবলৈ আহ্বান জনায়। অধিৱেশনত আজি পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই 96 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলন কৰিব। কাইলৈ হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলেও অংশ লৈছে। ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্ৰস্তুতি চলাই আছে। এডভান্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ে কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাভিত্তিক আয়োজিত কৰ্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ লগতে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীসমূহ পৰিদৰ্শন কৰে। নগাঁও জিলা পুথিভঁৰালতো আজি এডভান্টেজ আছাম সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই কৰ্মশালাত বাণিজ্য আৰু উদ্যোগ বিভাগৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে উদ্যোগী, ব্যৱসায়ী, আত্মসহায়ক গোট আৰু বিভিন্ন সংস্থাই অংশগ্ৰহণ কৰে। 2010-11 বৰ্ষত পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কুশে আজি গুৱাহাটীৰ পল্টন বজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলায়। তদাৰকী কুশে নিযুক্তি কেলেংকাৰীৰ তথ্য বিচাৰি পুৰণি ফাইলৰ সন্ধান কৰাৰ লগতে সংশ্লিষ্ট বিষয়াক সোধা পোছা কৰে। উল্লেখযোগ্য যে 2010-11 চনত কংগ্ৰেছ চৰকাৰৰ আমলত কেইবাগৰাকীও প্ৰাৰ্থীক অবৈধভাৱে নিযুক্তি দিয়া বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কুশে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে আৰু তদাৰকী কুশে এই সময়ছোৱাত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলকো তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা আছে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰনগৰত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ, ৰাজনীতিক, সমাজকৰ্মী ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু শ্বহীদবেদীৰ ভূমিপূজন কৰে। মুখ্যমন্ত্ৰীৰ 10 লাখ টকাৰ আৰ্থিক অনুদানেৰে এই শ্বহীদবেদী আৰু প্ৰতিমূৰ্তি কৰা হ'ব। ইয়াৰ বাবে শ্ৰীদৈমাৰীয়েও নিজাববীয়াকৈ 1 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়। এই কাৰ্যসূচী বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসমৰ বৌদ্ধিক প্ৰমোদ ৰথীন্দ্ৰ সিনহা, বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰীকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
গুৱাহাটীৰ জ্যোতিচিত্ৰ বনত আজি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল আৰম্ভ হৈছে। আজি ফিলিপিনছৰ পৰিচালক কাৰ্ল অবিস্পোৰ ছবি অ লেপ ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ ছবি প্ৰদৰ্শনৰ শুভাৰম্ভ হয়। বিয়লি 5:30 বজাত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক শিৱা চাড্ডা, শ্ৰীলংকাৰ বিশিষ্ট পৰিচালক প্ৰসন্ন ভিথানাগে আৰু অসমৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ পৰিচালকে বন্তি প্ৰজ্বলনেৰে তিনিদিনীয়া এই মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখাস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিনছ, শ্ৰীলংকা আৰু তুৰস্কৰ 20খন নিৰ্বাচিত ছবি প্ৰদৰ্শিত হ'ব। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইখন ছবি প্ৰদৰ্শিত হ'ব। মহোৎসৱৰ সৈতে সংগতি ৰাখি তিনিওদিনেই দেশৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু সমালোচকৰ অংশগ্ৰহণেৰে মুঠ 7খন মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ উদ্দেশ্যে যোৱা 4 ফেব্ৰুৱাৰীত আৰম্ভ হোৱা গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ আজি সামৰণি পৰে। এই পৰ্যায়ত ৰাজ্যৰ 10খন জিলাৰ 12,375খন বিদ্যালয়ক সামৰি লোৱা হৈছিল। নলবাৰী জিলাৰ অভ্যাসন বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বহিঃমূল্যায়ক হিচাপে অংশগ্ৰহণ কৰে। এই পৰ্যায়ত জিলাখনৰ 1,065খন বিদ্যালয়ৰ 87,496গৰাকী ছাত্ৰ ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হয়। বিভিন্ন বিভাগৰ 473গৰাকী বহিঃমূল্যায়কে জিলাখনৰ বিভিন্ন বিদ্যালয়ত গুণোৎসৱত ভাগ লয়। গোৱালপাৰা জিলাৰ বালিজানা, মাটিয়া, দুধনৈ আৰু লক্ষীপুৰ শিক্ষাখণ্ডৰ 1,574খন বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত 1,63,872গৰাকী ছাত্ৰ ছাত্ৰীৰ 676গৰাকী বহিঃমূল্যায়কে গুণগত মান নিৰ্ণয় কৰে। দৰং জিলাত 1,178খন বিদ্যালয়ৰ 1,18,217গৰাকী শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰা হয়। জিলাখনত এই পৰ্যায়ত জিলা আয়ুক্তসহ 5গৰাকী অসম প্ৰশাসনিক সেৱাৰ বিষয়া আৰু 1গৰাকী অসম বন সেৱাৰ বিষয়াকে ধৰি 531গৰাকী বহিঃমূল্যায়কে গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। তৃতীয় পৰ্যায়ত ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাছাৰ, ডিমাহাছাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰী জিলাত গুণোৎসৱ অনুষ্ঠিত হয়। মুঠ 4,967গৰাকী বহিঃমূল্যায়কে 11,38,275গৰাকী শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰে। উমৰাংচোৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰা নিজাববীয়া ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনক লৈ আজি অনুষ্ঠিত শুনানিত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰে। অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই দাখিল কৰা এই শপতনামাখনত সংশ্লিষ্ট এলেকাসমূহত অবৈধ কয়লাখনন ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ সন্নিৱিষ্ট কৰা হৈছে। আজিৰ শপতনামাত সন্নিৱিষ্ট পদক্ষেপসমূহ প্ৰাথমিকভাৱে গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মহাধিবক্তাগৰাকীয়ে অবৈধ কয়লাখনন বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত ভৱিষ্যতে বিস্তৃত শপতনামা দাখিল কৰা হ'ব বুলি জানিবলৈ দিয়ে। অবৈধ কয়লাখনন সন্দৰ্ভত কেতবোৰ তথ্যৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। আজিৰ শুনানিকালত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ডবিচাৰপীঠে জনপ্ৰতিনিধি দুগৰাকীক সেই পত্ৰত উল্লেখ কৰা তথ্যসমূহ ৰাজ্য চৰকাৰৰ মহাধিবক্তাকো প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে আজি লগতে উমৰাংচোৰ ঘটনা সন্দৰ্ভত ৰুজু কৰা নিজাববীয়া গোচৰটোত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদকো পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। বজালী জিলাৰ সৰুপেটাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰা হৈছে। এই নাট সমাৰোহত অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ 5খনকৈ নাটক মঞ্চস্থ হ'ব। সমাৰোহত আজি নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ নাট শংকৰ গুৰু আমাৰে মঞ্চস্থ কৰা হ'ব। কাইলৈ মৃন্ময় ভূঞাৰ দ্ৰোণাচাৰ্য শ্ৰীগুৰৱে নমঃ অৰ্ঘ দেৰ বাংলা ভাষাত ৰচিত নাট যত্নে ৰেখো মঞ্চস্থ কৰা হ'ব। পৰহিলৈ সমাৰোহৰ অন্তিম দিনা হবিব তানবীৰৰ চৰণ দাস চোৰ আৰু সুধাংশু ফিৰদোছৰ হিন্দী ভাষাত ৰচিত কথা নাট মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাইজৰ জীৱিকাৰ বাবে বাঁহ সম্পদৰ বিকাশ শীৰ্ষক প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষি, মীন, ভূমি সংৰক্ষণ, পৰ্যটন আদি বিভাগ তথা বিভিন্ন প্ৰতিষ্ঠানৰ মুঠ 24গৰাকী বিষয়াই অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত স্বাস্থ্য, পানী যোগান, বিনিয়োগ, শিক্ষা আৰু বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। জিলাখনৰ গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তহীনতা প্ৰতিৰোধ, প্ৰাতিষ্ঠানিক প্ৰসৱ নিশ্চিতকৰণ আৰু সম্পূৰ্ণ প্ৰতিষেধক নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বাতৰিৰ পৰৱৰ্তী অংশৰ বাবে আমি উভতি গৈছো পুলক গগৈৰ ওচৰলৈ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপৰ্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে 03-6126-1876 আৰু 2662325 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। অলিম্পিক পদক বিজেতা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু উদীয়মান বক্সাৰ অংকুশিতা বড়োৱে উত্তৰাখণ্ডত চলি থকা 38সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত নিজ নিজ শিতানত স্বৰ্ণপদক অৰ্জন কৰিছে। লাভলীনাই আজি 75 কিলোগ্ৰাম শাখাৰ ফাইনেলত চণ্ডীগড়ৰ প্ৰাঞ্চু ৰাথোৰক 5-0 ফলাফলত পৰাজিত কৰে। অংকুশিতাই 66 কিলোগ্ৰাম শাখাত উত্তৰাখণ্ডৰ কাজলক 5-0 ব্যৱধানত পৰাস্ত কৰে। এইবাৰৰ ক্ৰীড়া সমাৰোহত অসমে এতিয়ালৈকে 2টা সোণৰ পদক অৰ্জন কৰিছে। লগতে তাৰকা বক্সাৰ শিৱ থাপা আৰু অভিনৱ শইকীয়াই ৰূপৰ পদক লাভ কৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত নতুন অভিলেখ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ 4গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ইফালে মহিলাৰ একক আৰ্চাৰীৰ টুটুমণি বড়ো আৰু আৰ্চাৰীৰ মিক্সড টীম শাখাত অসম দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ 2.0 জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ গুৱাহাটীত তিনিদিনীয়া ভাৰতবোধ সন্মিলন উদ্বোধন। চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰভূত উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ পলাশবাৰীত উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৱনৰ আধাৰশিলা স্থাপন। উমৰাংচোৰ কয়লাখনিৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰত ৰাজ্য চৰকাৰৰ শপতনামা দাখিল। গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ মুকলি। আৰু লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ 38সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বক্সিঙত স্বৰ্ণপদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।